আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। সমাগত পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ মুঠ 348গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাটো নিশ্চিত হৈছে। কালি মনোনয়ন প্ৰত্যাহাৰৰ সময়সীমা উকলি যোৱাৰ পিছতে এন ডি এ 37খন জিলা পৰিষদৰ সমষ্টি আৰু 311টা আঞ্চলিক পঞ্চায়ত সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। 37খন জিলা পৰিষদৰ ভিতৰত 35খনত বিজেপিয়ে আৰু 2খনত অসম গণ পৰিষদে জয়লাভ কৰে। আনহাতে ৰাজ্যৰ মুঠ 2192টা আঞ্চলিক পৰিষদৰ সমষ্টিৰ 269টা বিজেপিয়ে 29টা অসম গণ পৰিষদে আৰু 13টা ৰাভা যৌথ মঞ্চই দখল কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 2024-25 পৰ্যটন বৰ্ষৰ হাতী ছাফাৰী অহা 30 এপ্ৰিলৰ পৰা বন্ধ ৰখা হ'ব। উদ্যানখনৰ সঞ্চালক সোণালী ঘোষে প্ৰকাশ কৰা অনুসৰি যোৱা 1 নৱেম্বৰত আৰম্ভ হোৱা হাতী ছাফাৰীয়ে পৰ্যটকৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিছিল। হোজাই জিলাৰ লংকা বজাৰৰ পিছফালে জমা কৰি ৰখা জাবৰত আজি পুৱতি নিশা জুইৰ সূত্ৰপাত ঘটে। বজাৰৰ সমীপত থকা জনসাধাৰণৰ আৱাসগৃহ, লংকা পৌৰসভাৰ কাৰ্যালয়কে ধৰি লংকা আৰক্ষী থানাৰ কৰ্মচাৰীৰ আৱাসগৃহ তথা বজাৰৰ দোকান পোহাৰ আদি কথম্পি অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে। জুইৰ সূত্ৰপাত ঘটাৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। অগ্নি নিৰ্বাপন বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে। স্থানীয় ৰাইজে সেই স্থানৰ পৰা জাবৰ আঁতৰাবলৈ পৌৰসভাক আবেদন জনোৱাৰ পাছতো বিষয়টোত গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে। ৰাজ্যৰ 2খন আগশাৰীৰ শিক্ষানুষ্ঠানে ৰাষ্ট্ৰীয় অনুসন্ধান গৱেষণা প্ৰতিষ্ঠানৰ অনুদান লাভ কৰিছে। পাৰ্টনাৰশ্বিপ ফৰ এক্সেলেৰেটেড ইনোভেচন এণ্ড ৰিচাৰ্চ চমুকৈ পেয়াৰ কাৰ্যসূচীৰ অধীনত কটন বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ে এই অনুদান লাভ কৰিছে। আনহাতে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, পঞ্জাৱ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, দিল্লী ফাৰ্মাচিউটিকেল ছায়েন্স এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট আৰু বেৰহামপুৰ বিশ্ববিদ্যালয়ৰ পেয়াৰৰ অনুদানৰ বাবে নিৰ্বাচিত কৰা হৈছে। ইয়াৰ ফলত বিশ্ববিদ্যালয়কেইখনে পৰৱৰ্তী 5 বছৰ গৱেষণাৰ বাবে প্ৰায় 14 কোটি টকাকৈ লাভ কৰিব। উল্লেখযোগ্য যে দেশৰ বহুসংখ্যক শিক্ষা প্ৰতিষ্ঠানে এই অনুদানৰ বাবে প্ৰস্তাৱ দাখিল কৰিছিল যদিও মাত্ৰ 6খন বিশ্ববিদ্যালয়হে ইয়াৰ বাবে যোগ্য বিবেচিত হয়। কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ সংগঠনে জনস্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি 35বিধ ফিক্সড ড'জ কম্বিনেশ্যন ঔষধৰ বিক্ৰী আৰু উৎপাদন নিষিদ্ধ কৰিবলৈ নিৰ্দেশ দিছে। এই ঔষধবোৰৰ ভিতৰত আছে কেইবা প্ৰকাৰৰ পেইন কিলাৰ, পৰিপুষ্টি পৰিপূৰক, ডায়েবেটিছ প্ৰতিৰোধী ঔষধ আদি। কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰক সংগঠনটোৱে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এই ঔষধসমূহ কিমান নিৰাপদ সেয়া আগতীয়াকৈ পৰীক্ষা নকৰাকৈ উৎপাদন, বিক্ৰী আৰু বিতৰণৰ বাবে অনুজ্ঞাপত্ৰ দিয়াৰ বাবে বিভাগীয় কৰ্তৃপক্ষক সমালোচনা কৰিছে। সংগঠনটোৱে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ঔষধ নিয়ন্ত্ৰকসকললৈ এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে বাতৰি আৰু অনুষ্ঠান সম্পৰ্কত শ্ৰোতা ৰাইজৰ মতামত আৰু অভিমতক লৈ আজি নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে 03612661876 আৰু 26623225 এই দুটা নম্বৰত ফোন কৰি আঞ্চলিক বাতৰি, ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক বাতৰি, জিলাৰ ৰেহৰূপ, দৃষ্টিপাত, সংবাদ চলন্তিকা, ক্ৰীড়া বাৰ্তা আৰু প্ৰাসংগিক আদি অনুষ্ঠান সম্পৰ্কত অভিমত আৰু পৰামৰ্শ আগবঢ়াব পাৰিব। ইয়াৰ লগতে শ্ৰোতাসকলে 9864055566 নম্বৰত হোৱাটছএপযোগে পঠিওৱা বাৰ্তাও অনুষ্ঠানটোত অন্তৰ্ভুক্ত কৰা হ'ব। বাতৰি বিভাগে কাইলৈ সন্ধিয়া 7:45 অসমীয়া বিয়াৰ পৰিৱৰ্তন আৰু কিছু চিন্তা দুঃচিন্তা বিষয়ক এটি বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। এই দুয়োটা অনুষ্ঠানৰে পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। বৰাক উপত্যকাৰ দবা খেলুৱৈৰ বাবে প্ৰথমবাৰৰ বাবে গ্ৰেণ্ডমাষ্টাৰ্ছ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে। কাছাৰ ক্লাবত অনুষ্ঠিত এই 3-দিনীয়া শিবিৰত কলকাতাৰ গ্ৰেণ্ডমাষ্টাৰ সপ্তৰ্ষি ৰায়ে সদৌ ভাৰত দবা ফেডাৰেচনৰ উদ্যোগত আৰু সদৌ অসম দবা সন্থা তথা কাছাৰ জিলা দবা সন্থাৰ পৰিচালনাত এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। উপত্যকাটোৰ প্ৰায় 50জন দবা খেলুৱৈয়ে 3-দিনীয়া এই শিবিৰত ভাগ লৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদত হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 3:30 বজাত আৰম্ভ হ'ব। আজি ৰান এখন খেলত সন্ধিয়া 7:30 বজাত জয়পুৰত ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি হ'ব। ইপিনে কালি নিশা বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত হোৱা এখন খেলত পাঞ্জাব কিংছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 5 উইকেটত পৰাজিত কৰে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।